নমস্কাৰ, এই আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ 2024 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে। এইবাৰৰ পৰীক্ষাত 725গৰাকী পুৰুষ আৰু 284গৰাকী মহিলা প্ৰাৰ্থীকে ধৰি মুঠ 1009গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে। শীৰ্ষ 5টা স্থানত 3গৰাকী মহিলা আৰু 2জন পুৰুষ প্ৰাৰ্থী আছে। এইবাৰৰ পৰীক্ষাত শক্তি দুবে প্ৰথম স্থান, হৰ্ষিতা গোৱেলে দ্বিতীয় আৰু ডংৰে অৰ্চিত পৰাগে তৃতীয় স্থান দখল কৰিছে। কেন্দ্ৰীয় লোকসেৱা আয়োগে বিগত বৰ্ষৰ ছেপ্টেম্বৰত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ লিখিত পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ লগতে চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰত সাক্ষাৎকাৰ অনুষ্ঠিত কৰিছিল। উল্লেখযোগ্য যে অসমৰ নগাঁৱৰ ভাস্বাদ শইকীয়াই এই পৰীক্ষাত 474 সংখ্যক স্থান লাভ কৰিছে। নগাঁও জিলাৰ ডিফলুৰ বীৰেন্দ্ৰ নাথ শইকীয়া আৰু দিব্যজ্যোতি শইকীয়াৰ পুত্ৰ ভাস্বাদ শইকীয়াই ইয়াৰ পূৰ্বে 2023 বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত 552 সংখ্যক স্থান লাভ কৰিছিল। ৰাজ্যত অহা 2 আৰু 7 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত আছে। প্ৰাৰ্থীসকলে ভোটাৰক আকৰ্ষণ কৰাৰ উদ্দেশ্যে ঠায়ে ঠায়ে প্ৰচাৰ সভা, ৰেলী আদিৰ আয়োজন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱাল, অগপৰ সভাপতি অতুল বৰাকে ধৰি বিভিন্নজনে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি চৰাইদেউ জিলাৰ লাকুৱাত এখন জনসভাত ভাগ লয়। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰা এই সভাত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মাহমৰা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী যোগেন মোহন, সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, ধৌৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই, ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলিকে ধৰি কেইবাগৰাকী বিজেপি নেতাই অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি উত্তৰ লক্ষীমপুৰৰ বগীনদী অঞ্চলত এখন জনসভাত অংশ লোৱাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে তেওঁ ইয়াত অংশ লোৱাৰ পৰা বিৰত থাকে। তেওঁ ফোনযোগে জনসাধাৰণক উদ্দেশ্যে ভাষণ দিয়ে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বৰাকত দুদিন প্ৰচাৰ চলোৱাৰ পাছত আজি গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত মৰঙী আৰু নামবৰৰ জিলা পৰিষদত নিৰ্বাচনী প্ৰচাৰ চলায়। মন্ত্ৰী নন্দিতা গাৰ্লোচা আৰু খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই সভাপতিগৰাকীৰ সৈতে প্ৰচাৰ সভাত ভাগ লয়। কাইলৈ তেওঁ শোণিতপুৰ আৰু গহপুৰত নিৰ্বাচনী প্ৰচাৰ চলাব। অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাই আজি গোলাঘাট জিলাত প্ৰচাৰ সভাত অংশ লৈ বিগত সময়ছোৱাত বিজেপি মিত্ৰজোঁট চৰকাৰখনে জনসাধাৰণৰ কল্যাণৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহত আলোকপাত কৰে। শ্ৰীবৰাই এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থী তথা খুমটাই, গোলাঘাট, সৰুপথাৰ আৰু দেৰগাঁও সমষ্টিৰ দলীয় কৰ্মকৰ্তাৰ সৈতে জিলা বিজেপিৰ কাৰ্যালয়ত এখন বৈঠকত মিলিত হয়। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে কাইলৈ শদিয়া, লখিমপুৰ আৰু জোনাইত প্ৰচাৰ চলাব। তেজপুৰত আজি আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে নিয়োজিত প্ৰায় 1240গৰাকী প্ৰথম পলিং বিষয়াৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু বেলট বাকচ ব্যৱহাৰৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ সম্পন্ন হয়। ধেমাজি জিলাত আজি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই বৰদলনিৰ বৰবামত প্ৰচাৰ সভাত অংশ লয়। সাংসদ গগৈয়ে কেন্দ্ৰ আৰু ৰাজ্যত কংগ্ৰেছ চৰকাৰ নাথাকিলেও জনসাধাৰণৰ হৃদয়ত কংগ্ৰেছ আছে বুলি মন্তব্য কৰি বৰ্তমানৰ চৰকাৰখনক সমালোচনা কৰে। হোজাই জিলাত অহা 24 এপ্ৰিলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ অভিযানত অংশ লোৱাৰ পৰিপ্ৰেক্ষিতত লামডিং সমষ্টিৰ বিধায়ক শিৱ মিশ্ৰকে ধৰি বিজেপিৰ কৰ্মকৰ্তাসকল তৎপৰ হৈছে। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে আজি ধেমাজি জিলা ক্ৰিকেট সন্থাৰ নৱগঠিত সমিতিৰ বিষয়াসকলৰ সৈতে মিলিত হৈ জিলাখনত ক্ৰীড়া ক্ষেত্ৰৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। ধেমাজি জিলাত কালি গঠন কৰা ক্ৰিকেট সন্থাৰ সমিতিত সভাপতি হিচাপে তেওঁক অন্তৰ্ভুক্ত কৰাৰ বাবে ডাঃ পেগুৱে বাছনি সমিতিক ধন্যবাদ জনায়। তেওঁ অনাগত সময়ত জিলাখনক ক্ৰীড়া ক্ষেত্ৰৰ উৎকৰ্ষ সাধনেৰে ক্ৰীড়া প্ৰতিভাৰ বিকাশত অৰিহণা যোগাব পৰা যাব বুলি আশা প্ৰকাশ কৰে। পৰিৱেশ সংৰক্ষণ আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে আজি বিশ্ব ধৰিত্ৰী দিৱস পালন কৰা হৈছে। জলবায়ু পৰিৱৰ্তন, প্ৰদূষণ, বনাঞ্চল ধবংস আৰু জৈৱ বৈচিত্ৰৰ ক্ষতিৰ দৰে পৰিৱেশৰ সৈতে জড়িত সমস্যাসমূহৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ 1970 চনৰ পৰা প্ৰতি বছৰে আজিৰ দিনটো বিশ্ব ধৰিত্ৰী দিৱস হিচাপে পালন কৰি অহা হৈছে। ধেমাজি জিলাৰ দক্ষিণ ধেমাজি শিশু সংসদৰ উদ্যোগত আজি বিশ্ব ধৰিত্ৰী দিৱস পালন কৰা হয়। ধেমাজিৰ স্বেচ্ছাসেৱী সংস্থা ইকনমিক ডেভেলপমেণ্ট অৰ্গেনাইজেচন চমুকৈ চেডুৱে গঠন কৰা এই শিশু সংসদে জিলাখনৰ কুৱাফলা গাঁৱত এই দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰে। এই উপলক্ষে জৈৱিকভাৱে পচন নোহোৱা আৱৰ্জনামুক্ত কৰাৰ বাবে শিশুসকলক পৰামৰ্শ দিয়া হয়। হোজাই জিলাৰ ডবকাৰ লালমাটিত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত দুগৰাকী মহিলা থিতাতে নিহত হয়। ডিফুৰ পৰা নগাঁও অভিমুখে আহি থকা যাত্ৰীবাহী বাছৰ সৈতে বিপৰীত ফালৰ পৰা অহা এখন ব্যক্তিগত চাৰিচকীয়া বাহনে মুখামুখিকৈ খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। ধেমাজি জিলাৰ গোৱালদৈ বাটমাৰীৰ নিবাসী তথা মাছখোৱা টাউন হাইস্কুলৰ সহশিক্ষক দেৱৰাজ ছেত্ৰীৰ আজি বিয়লি দেহাৱসান ঘটে। কিছুদিন ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ থকা শিক্ষকগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল 50 বছৰ। সন্ধিয়াৰ উজনি অসমৰ বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।